এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 190,243 ছাত্ৰ আৰু 248,342 ছাত্ৰী সামৰি মুঠ 438,565 পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। আজি পুৱা 9 বজাত আৰম্ভ হ'বলগীয়া পৰীক্ষা অহা 27 ফেব্ৰুৱাৰীত অন্ত পৰিব। এইবাৰৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰত পৰিষদে কিছুমান নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষসমূহৰ দৰে কেইবাটাও ভাষাত পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব যদিও একেখন প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰ অসমীয়া, ইংৰাজী, বড়ো আৰু হিন্দী মাধ্যমৰ প্ৰশ্নকাকত পৃথককৈ ছপা কৰা হৈছে। পৰীক্ষাৰ সময়ছোৱাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰাৰ প্ৰতিও পৰিষদে বিশেষ নজৰ ৰাখিছে। ইপিনে কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা, বাণিজ্য আৰু বিজ্ঞান তথা বৃত্তিমুখী শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 330,744 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 247,865, বিজ্ঞান শাখাত 61,568 আৰু বাণিজ্য শাখাত 19,806 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহ মাইকজাতীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাইজলৈ আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছে। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচীৰ কালি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাবুৱাত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত ডঃ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। ৰাজ্য চৰকাৰে শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
সমগ্ৰ অসমৰ বাবে এটা আনন্দৰ দিন। বিধানসভাত আমি চিলিং আইনৰ সংশোধন কৰিছিলোঁ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটি চৰকাৰীকৰণ কৰিছিলোঁ। দ্বিতীয়টো পৰ্যায়লৈকে আগবাঢ়িলোঁ। আমি মাটিৰ প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু প্ৰপত্ৰসমূহ পূৰণ কৰি শ্ৰমিকসকলে চৰকাৰক উভতাই দিয়াৰ লগে লগে বাগিচাত মাটি প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। যদি শ্ৰমিকসকলে আমাক সহযোগিতা কৰে, প্ৰপত্ৰ আদি ততাতৈয়াকৈ ফিল আপ কৰি ঘূৰাই দিয়ে, তেতিয়া আমি খুব দ্ৰুত গতিত অহা 20-25 দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। কিন্তু তাৰ আগতে আমি কিছু হ'লেও মাটিৰ পট্টা দিবৰ বাবে চেষ্টা কৰিম।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত একোটাকৈ বাসগৃহ আৰু গৃহ মেৰামতিৰ বাবে 1,00,000 টকাকৈ দিয়াৰ চিন্তা চৰ্চা কৰা বুলিও উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত কেইবাগৰাকী মন্ত্ৰীয়ে কালি প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। চৰাইদেউ জিলাৰ ডুমৰ দলং চাহ বাগিচাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে চাহ শ্ৰমিক পৰিয়ালসমূহক ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। মৰাণ চাহ বাগিচাৰ 1,387টা পৰিয়ালে ভূমি বন্দোবস্তিৰ প্ৰমাণ পত্ৰ লাভ কৰা বুলি মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে চাহ শ্ৰমিকসকলৰ মৰ্যাদা সুৰক্ষা আৰু সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।